এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। সমগ্ৰ বিশ্বই অনিশ্চয়তা আৰু অস্থিৰতাৰ সময় পাৰ কৰাৰ মাজতে ভাৰতে আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আজি নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠকত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে বিকশিত ভাৰতৰ দৰ্শন প্ৰাপ্তিৰ দিশত আগবঢ়াৰ লগে লগে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ সামূহিক দায়বদ্ধতাও বৃদ্ধি পাইছে। ৰাজ্যসমূহৰ মাজত সহযোগিতা, আলোচনা আৰু বিচাৰধাৰাৰ আদান প্ৰদান হোৱা উচিত বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে এই ক্ষেত্ৰত নীতি আয়োগে এখন মঞ্চ হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। প্ৰধানমন্ত্ৰী মোদীয়ে গুণগত মানৰ শিক্ষা, প্ৰয়োজনীয় দক্ষতা আৰু নিয়োগৰ সুযোগ প্ৰদানৰ জৰিয়তে দেশৰ যুৱচামৰ বাবে সঠিক পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলাটো মূলত অগ্ৰাধিকাৰ হ'ব লাগে বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে বিকশিত ভাৰত নিৰ্মাণৰ যাত্ৰাত সবলীকৃত যুৱচামে চালিকা শক্তি হিচাপে কাম কৰিব। ভাৰতে বিকাশ আৰু ৰপ্তানিৰ নতুন সুযোগ সৃষ্টিৰ বাবে কেইবাখনো দেশৰ সৈতে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত কৰাৰ কথাও প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মহিলা নেতৃত্বাধীন বিকাশ বিকশিত ভাৰত দৰ্শনৰ এটা উল্লেখনীয় দিশ বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে মহিলাসকলৰ সম্ভাৱনা বিকশাই তোলা আৰু দেশৰ উন্নয়নৰ যাত্ৰাত ইন্ধন যোগোৱাৰ বাবে ৰাজ্যসমূহে মহিলাৰ শিক্ষা, দক্ষতা, নিৰাপত্তা আৰু সবলীকৰণত প্ৰাধান্য দিয়া উচিত। আজিৰ বৈঠকত সমগ্ৰ দেশত উদ্যমশীলতা, দক্ষতা বিকাশ আৰু কৰ্মসংস্থাপনৰ স্থায়ী সুযোগ সৃষ্টিৰ উপায় সম্পৰ্কে আলোচনা কৰা হয়। দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ ৰাজ্যপালসকলে এই বৈঠকত ভাগ লয়। সম্প্ৰতি দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো বৈঠকত অংশগ্ৰহণ কৰে। ৰাজ্য চৰকাৰৰ মহিলা আৰু শিশু বিকাশ সঞ্চালকালয়ৰ পৰা 2026 চনৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ বাবে ভাৰতীয় শিশুসকলৰ পৰা মনোনয়ন আহান কৰা হৈছে। বিভিন্ন ক্ষেত্ৰত অসাধাৰণ কৃতিত্ব বা উল্লেখযোগ্য অৱদান আগবঢ়োৱা 18 বছৰ অনুৰ্ধ সকলো ভাৰতীয় শিশুক এই বঁটাৰ বাবে যোগ্য বিবেচিত কৰা হ'ব। সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, শিল্প, সংস্কৃতি তথা বিজ্ঞান আৰু প্ৰযুক্তি এই ক্ষেত্ৰসমূহত দেখুওৱা বিশেষ সাফল্যৰ বাবে এই বঁটা আগবঢ়োৱা হয়। মনোনয়ন প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে শ্ৰীভূমিত জিলা সমাজ কল্যাণ বিষয়াই জিলাখনৰ শিক্ষা বিভাগৰ ক্ৰীড়া বিভাগ, শিশু সুৰক্ষা বিষয়া, CDPO, বিভিন্ন স্বেচ্ছাসেৱী সংস্থা আৰু সাধাৰণ ৰাইজৰ মাজত এই বিষয়ে ব্যাপক প্ৰচাৰ চলাবলৈ আহান জনাইছে। ইয়াৰ উপৰি উল্লেখযোগ্য অৱদান আগবঢ়োৱা যোগ্য শিশুসকলৰ বাবে তেওঁলোকৰ অভিভাৱক আৰু শিক্ষানুষ্ঠানসমূহক মনোনয়ন দাখিল কৰিবলৈও আহান জনোৱা হৈছে। মনোনয়ন দাখিলৰ অন্তিম দিন অহা 30 জুন। যোৰহাট টোকোলাইৰ পায়নিয়াৰ চাহ গৱেষণা সংস্থাই আজি চাহ বৰ্ডৰ উপাধ্যক্ষ শ্ৰী মুৰুগানক টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানত আদৰণি জনায়। শ্ৰীমুৰুগানে প্ৰতিষ্ঠানটোৰ পৰীক্ষাগাৰসমূহ পৰিদৰ্শন কৰাৰ লগতে বিজ্ঞানীসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ প্ৰতিষ্ঠানটোত চলি থকা গৱেষণাৰ প্ৰতিও আগ্ৰহ প্ৰকাশ কৰে। তেওঁৰ এই ভ্ৰমণৰ সময়ত চাহ গৱেষণা সংস্থাৰ অধ্যক্ষ সুনীল সিং শ্ৰীকান্ত, প্ৰাক্তন অধ্যক্ষ প্ৰভাত বেজবৰুৱা আৰু ভাৰতীয় চাহ বোৰ্ডৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে সংস্থাটোৰ সম্পাদক আৰু প্ৰধান বিষয়া জয়দীপ ফুকন উপস্থিত থাকে। উল্লেখযোগ্য যে 1911 চনৰে পৰা টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানে ভাৰতীয় চাহ উদ্যোগৰ বাবে বৰঙণি আগবঢ়াই আহিছে। ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৰিয়ে আজি জিলাখনৰ জেইল ৰোডত নিৰ্মাণৰত চিটি হস্পিটেলৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি প্ৰকল্পটোৰ অগ্ৰগতি আৰু গুণগত মানৰ পৰ্যবেক্ষণ কৰে। বিশ্ববেংকৰ অধীনৰ এছিষ্ট প্ৰকল্পৰ সহযোগত নিৰ্মাণ কৰা এই চিকিৎসালয়খনৰ নিৰ্মাণ সম্পূৰ্ণ হলে ৰোগীৰ বাবে সকলো ধৰণৰ সা সুবিধা পোৱা যাব। পৰিদৰ্শনৰ সময়ত আয়ুক্তগৰাকীয়ে বাকী থকা কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ আৰু নিৰ্ধাৰিত মান বজাই ৰাখিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে। বজালি জিলাৰ পাটাচাৰকুচি থানাত আজি দুৰ্যোগ প্ৰশমন বিষয়ক এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত পাটাচাৰকুচি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনিল পাঠকৰ লগতে অঞ্চলটোৰ কেইবাগৰাকীও গাঁওপ্ৰধান, স্থানীয় ব্যৱসায়ী আৰু নাগৰিক উপস্থিত থাকে। সভাত দুৰ্যোগ প্ৰতিৰোধ আৰু প্ৰশমন সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়। প্ৰাকৃতিক দুৰ্যোগৰ লগতে মানৱসৃষ্ট দুৰ্যোগ প্ৰতিৰোধ সন্দৰ্ভতো আলোচনা কৰা হয়। বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ লাহৰিজানৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি হোৱা এটা পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয়। লোকনাথ ৰিজাল নামৰ লোকজনে মোনাবাৰী অভিমুখে আহি থকা সময়তে পিছফালৰ পৰা দ্ৰুতগতিত আহি থকা আন এখন দুচকীয়া বাহনে খুন্দা মৰাৰ ফলত তেওঁৰ মৃত্যু হয়। দুৰ্ঘটনাৰ লগে লগে জিঞ্জিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে দুয়োখন বাহন জব্দ কৰি থানালৈ লৈ যায়। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই।